ইফিসিয়া অধ্যায় 4 এটেকে প্রভুত বন্দিয়া জি মই তোমালোকক ইমিনতি কৰো যে তোমালোকে সকলো নম্রতা আর মৃদুতারে আর চিরসহিষ্ণুতারে প্রেমত পরস্পরে সহন করি যি আমন্ত্রণে আমন্ত্রিত হলা তার যোগ্য আচরণ করা আর শান্তির বন্ধনত পবিত্র আত্মার ঐক্য রাখিবলৈ যত্ন করা। শরীর এক, আত্মাও এক, আর সেইদরে তোমালোকর আমন্ত্রণের এক আশারে আমন্ত্রিত হলা। প্রভু এক, বিশ্বাস এক, বাপ্তিস্ম এক, আর সকলোরে পিতৃ ঈশ্বরও এক। তেওঁ সকলোরে ওপৰত সকলোতে ব্যাপ্ত আৰু সকলোরে অন্তরত আছে। কিন্তু খ্রিস্টর দানৰ পৰিমাণৰ দৰে আমাৰ প্ৰতিজনকে অনুগ্ৰহ দিয়া হল। এই হেতুকে ঈশ্বৰে কৈছে,
তেওঁ ওপৰলৈ উঠি বন্দিয়াৰবিলাকক বন্দী কৰি নিলে আৰু মানুহবিলাকক নানা বৰ দিলে।
বাৰু, তেওঁ যে উঠিল ইয়াতে পৃথিৱীৰ তল ভাগলৈ নমাত বাজে আন কি বুজা যায়? যিজনা নামিছিল তেওঁই সকলোকে পূৰ কৰিবৰ কাৰণে সকলো স্বৰ্গৰ ওপৰলৈ উঠিল। আৰু যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যত মিলি সিদ্ধ পুৰুষৰ অৱস্থা অৰ্থাৎ খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ বয়সৰ পৰিমাণ নাপাওঁ, তেতিয়ালৈকে পৰিচৰ্যা কৰ্ম সাধন কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ পবিত্ৰবিলাকৰ সিদ্ধিৰ অৰ্থে তেওঁ কিছুমানক পাচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবাৰ্তা প্ৰচাৰক, কিছুমানক ৰক্ষক আৰু শিক্ষক হ'বলৈ দিলে, দিয়াতে যেন আমি আৰু শিশু নহওঁ আৰু মানুহৰ ঠগত ধূৰ্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ ধলং পলং কৰোৱা আৰু সকলোবিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ নিয়া নহওঁ, কিন্তু প্ৰেমত সত্যাৱলম্বী হৈ যি খ্ৰীষ্ট মূৰ স্বৰূপ তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত বৃদ্ধি পাওঁ, তেওঁৰ পৰা উৎপন্ন হোৱা পোহনৰ উপায়ৰ সকলো সংস্পৰ্শৰ দ্বাৰাই গোটেই শৰীৰ সংলগ্ন আৰু সংযুক্ত হৈ নিজ নিজ পৰিমাণ অনুসাৰে প্ৰত্যেক ভাগৰ কাৰ্য সাধনৰ দৰে প্ৰেমত শৰীৰৰ বৃদ্ধি সাধনৰ অৰ্থে নিজৰ বৃদ্ধি সাধন কৰে। এতেকে মই ইয়াকে কৈছোঁ আৰু প্ৰভুত এই সাক্ষ্য দিছোঁ যে পৰজাতি লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে তোমালোকে তেনে আচৰণ আৰু নকৰিবা, কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হ'ল আৰু তেওঁবিলাক নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক অজ্ঞানতাৰ কাৰণে ঈশ্বৰে দিয়া জীৱনৰ ভাগি নহ'ল আৰু তেওঁবিলাক এনেকুৱা মানুহ যে তেওঁবিলাকে সাৰ নাইকিয়া হৈ অতি লোভেৰে সকলো অসুচী কৰ্ম কৰিবলৈ লম্পট আচৰণত নিজক সোধাই দিলে। কিন্তু তোমালোকে হলে সেইদৰে খ্ৰীষ্টক শিকা নাই। তোমালোকেতো তেওঁৰ কথা শুনিলা আৰু যীশুত থকা সত্যতাৰ দৰে তেওঁত শিক্ষা পালা, অৰ্থাৎ প্ৰবঞ্চনাৰ কুভিলাসৰ দৰে নষ্ট হৈ যোৱা পুৰাতন পুৰুষক পূৰ্বকালৰ আচাৰৰ কথাত সলাই থৈ নিজ নিজ মনৰ আত্মাত নতুন কৰা হৈ সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। এতেকে তোমালোকে মিছা এৰি প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰা, কিয়নো আমি ইজনে সিজনৰ অংগ প্ৰত্যংগ হৈ আছো।
তোমালোকে ক্ৰুদ্ধ হৈ পাপ নকৰিবা।
বেলি মাৰ নৌযাওঁতেই তোমালোকৰ কোপ শান্ত হওক আৰু ছয়তানক ঠাই নিদিবা। যিজনে চুৰ কৰে সি আৰু চুৰ নকৰক, কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক। তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনাবিলাকক অনুগ্ৰহ দান কৰিবলৈ প্ৰয়োজনমতে ধৰ্মত বৃদ্ধি কৰিবলৈ ভাল কথা ওলাওক। আৰু ঈশ্বৰৰ যি পবিত্ৰ আত্মাত মুক্তি দিনৰ কাৰণে মোহৰ মৰা হলা তেওঁক অসন্তুষ্ট নকৰিবা। সকলো কটুবাক্য, খং, ক্ৰোধ, দণ্ড, নিন্দা এই সকলো আটাই হিংসাই সৈতে তোমালোকৰ পৰা দূৰ হওক আৰু তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্তৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে তেনেকৈ তোমালোকেও পৰস্পৰে পৰস্পৰক ক্ষমা কৰা।